আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে উজনি অসমৰ বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, দৌল উৎসৱ উপলক্ষে মাজুলী, বটদ্ৰৱা, বৰপেটাকে ধৰি বিভিন্ন সত্ৰ দৌলত অগণন ভক্তৰ সমাগম, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰাত প্ৰথমখন চৰকাৰী অৰ্কিড উদ্যান মুকলি, ৰাজ্যসভাৰ অসমৰ দুখন আসনৰ বাবে বিজেপিৰ প্ৰাৰ্থী ঘোষণা আৰু প্ৰধানমন্ত্ৰীৰ শিলচৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত কাছাৰ জিলা প্ৰশাসনৰ সৈতে মন্ত্ৰী পীযুষ হাজৰিকাৰ বৈঠক। সমগ্ৰ ৰাজ্যতে দৌল উৎসৱ উপলক্ষে আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জনসাধাৰণে পৰস্পৰক আবিৰ সানি ফাকুৱাৰ আনন্দ উপভোগ কৰিছে। সত্ৰনগৰী বৰপেটা, গুৰুজনৰ জন্মস্থান বটদ্ৰৱা আৰু মাজুলীৰ সত্ৰসমূহত আধ্যামিক ৰীতি নীতি তথা আনন্দ উৎসাহেৰে দৌল উৎসৱ পালন কৰা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত গুৰুজনে প্ৰায় 500 বছৰ পূৰ্বে আৰম্ভ কৰা পৰম্পৰাৰ সৈতে সংগতি ৰাখি কালিৰে পৰা 5-দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে। আজি সত্ৰীয়া নীতি নিয়মেৰে গোসাঁইৰ মূৰত ফাকু দিয়া হয়। আজি গোটেই নিশা গোসাঁইক ৰভাঘৰত থৈ নাম প্ৰসংগ কৰা হ'ব। নিশাৰ ভাগত আকাশী গংগা তীৰৰ আই খেৰসুতি সাংস্কৃতিক মঞ্চত সত্ৰীয়া অনুষ্ঠান আৰু গুৰুজনাৰ অপূৰ্ব সৃষ্টি পাৰিজাত হৰণ নাট পৰিৱেশন কৰা হ'ব। মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ, বেঙেনা আদি সত্ৰ, চামগুৰি সত্ৰকে ধৰি কেইবাখনো সত্ৰত কালিৰে পৰা ফল্গোৎসৱ অনুষ্ঠিত হৈছে। দক্ষিণপাট সত্ৰত আজি দেৱদোলন আৰু ৰাজদোলন কাৰ্যসূচী অনুষ্ঠিত হয়। কাইলৈ মনুষ্য দোলনৰ পাছতে ফাকু খেলি কাৰ্যসূচী সামৰা হ'ব। দৌল উৎসৱ আৰু ফাকুৱা উপলক্ষে গুৱাহাটী মহানগৰীতো উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। ফাকুৱা উপলক্ষে কামৰূপ মহানগৰ জিলাৰ লগতে কেইবাখনো জিলাৰ প্ৰশাসনে কাইলৈ স্থানীয় বন্ধ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দৌল উৎসৱ উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বাৰ্তাযোগে প্ৰকৃতি আৰু আধ্যামিকতাৰে সম্পৃক্ত এই উৎসৱে অসূয়া অপ্ৰীতি নাশ কৰি সকলোৰে জীৱন আনন্দময় কৰি তুলিব বুলি আশা প্ৰকাশ কৰে। ফাকুৱা উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱেও জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰাত আজি প্ৰথমখন চৰকাৰী অৰ্কিড উদ্যান মুকলি কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি উদ্যানখন আনুষ্ঠানিকভাৱে মুকলি কৰে। এই উদ্যান দেশ বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে। প্ৰথম পৰ্যায়ত 16 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই অৰ্কিড উদ্যানত বিৰল প্ৰজাতিৰ 900 বিধৰো অধিক অৰ্কিডৰ প্ৰাকৃতিকভাৱে সংৰক্ষণ আৰু প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। 20 বিঘা ভূমিত নিৰ্মাণ কৰি উলিওৱা উদ্যানখনত 500খন আসনযুক্ত সাংস্কৃতিক মঞ্চ, পৰ্যটন নিবাস, শিশু উদ্যান, প্ৰশাসনিক ভৱন, থলুৱা খাদ্যৰ ভোজনালয় আদিৰ ব্যৱস্থা আছে। ইয়াত অসমৰ স্থাপত্য ঐতিহ্য সংৰক্ষণৰো দিহা কৰা হৈছে। এই অৰ্কিড উদ্যানৰ জৰিয়তে স্থানীয় লোকসকলে আৰ্থিক উন্নয়নৰ সুযোগ লাভ কৰিব বুলিও আশা কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে আজিৰ অনুষ্ঠানত দিয়া ভাষণত এই উদ্যানৰ জৰিয়তে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলি উল্লেখ কৰাৰ লগতে ইয়াৰ দ্বাৰা পৰ্যটকৰ আগমন বৃদ্ধি হ'ব বুলি আশা প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত এই উদ্যানত 1600 বিধৰো অধিক অৰ্কিড ৰখাৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
ৰাজ্যৰ কৃষি বিভাগে যথেষ্ট প্ৰচেষ্টাৰ পিছত আজি আমাৰ কাজিৰঙাৰ অৰ্কিড উদ্যানখন মুকলি কৰি দিবলৈ সক্ষম হৈছে। এই অৰ্কিড উদ্যানখনত 900তকৈও অধিক বিভিন্ন প্ৰজাতিৰ দেশীয় আৰু বিদেশী অৰ্কিডৰ সমাহাৰ, প্ৰদৰ্শন আৰু সংৰক্ষণ কৰা হৈছে। 7টাকৈ আমাৰ ইয়াত গ্লাছ হাউচ থাকিব, য'ত আমি কেইবাটাও অৰ্কিডক ওচৰৰ পৰা চোৱাৰ সুবিধা কৰি দিব পাৰিম। যে সময়ৰ লগত ইয়াত 1600 প্ৰজাতিৰ অৰ্কিড ইয়াতে আমি সযতনে ৰাখিব পাৰিম। কাজিৰঙাত অহা পৰ্যটকসকলৰ বাবে ই এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব।
আজিৰ এই অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰা, বিত্তমন্ত্ৰী অজন্তা নেওগ, সাংসদ কামাখ্যা প্ৰসাদ দাসকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বটদ্ৰৱাৰ মহাপুৰুষজনৰ আবিৰ্ভাৱ ক্ষেত্ৰত দৰ্শনাৰ্থীৰ বাবে এতিয়াৰে পৰা জাতীয় সাজপাৰ পৰিধান কৰাটো বাধ্যতামূলক হ'ব। আবিৰ্ভাৱ ক্ষেত্ৰত পবিত্ৰতা অক্ষুণ্ণ ৰখাৰ বাবে ৰাজ্য চৰকাৰে এই সিদ্ধান্ত লৈছে। অৱশ্যে 12 বছৰৰ তলৰ শিশুৰ বাবে জাতীয় সাজপাৰ পৰিধান কৰাটো বাধ্যতামূলক নহ'ব। বটদ্ৰৱা থানত 5-দিনীয়াকৈ অনুষ্ঠিত দৌল উৎসৱৰ আজি তৃতীয় দিনাৰ কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসমবাসীৰ মংগল কামনাৰে বটদ্ৰৱাত সেৱা জনোৱাৰ পাছত সাংবাদিকৰ আগত কয় যে এতিয়াৰে পৰা মহাপুৰুষজনৰ আবিৰ্ভাৱ ক্ষেত্ৰত প্ৰৱেশ কৰা সকলো লোকে জাতীয় সাজপাৰ পৰিধান কৰিহে প্ৰৱেশ কৰিব পাৰিব। বিধানসভা নিৰ্বাচনৰ পাছতে বটদ্ৰৱাৰ আবিৰ্ভাৱ ক্ষেত্ৰৰ বাকী থকা কামসমূহ সম্পূৰ্ণ কৰা হ'ব বুলি তেওঁ কয়। ৰাজ্যসভাৰ দুখন আসনৰ বাবে বিজেপিয়ে আজি প্ৰাৰ্থী ঘোষণা কৰিছে। খালী হ'বলগীয়া 3খন আসনৰ ভিতৰত বিজেপিৰ তেৰজ গোৱালা আৰু যোগেন মোহনৰ নাম 2খন আসনৰ বাবে নিশ্চিত কৰা হৈছে যদিও তৃতীয়খন আসনৰ বাবে এতিয়াও প্ৰাৰ্থী চূড়ান্ত হোৱা নাই। বিহাৰৰ 2খন আসনৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু চি বি এছ কুমাৰৰ নাম ঘোষণা কৰা হৈছে। ছত্তীশগড় আৰু হাৰিয়ানাৰ 1খনকৈ আসনৰ বাবে ক্ৰমে লক্ষ্মী বাৰ্মা আৰু সঞ্জয় ভাটিয়াৰ নাম ঘোষণা কৰা হৈছে। ওড়িশাত 2খন আসনৰ বাবে মনমোহন শ্যামল আৰু সুজিত কুমাৰক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে। ৰাজ্যসভাৰ 1খন আসনৰ বাবে পশ্চিমবংগত ৰাহুল সিনহাৰ নাম বাছনি কৰা হৈছে। উল্লেখযোগ্য যে ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে অহা 5 মাৰ্চত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আৰু 16 মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ'ব। আপোনালোকে সন্ধিয়াৰ উজনি অসমৰ বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা 14 মাৰ্চত বৰাক উপত্যকা ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনসমূহে যাৱতীয় প্ৰস্তুতি অব্যাহত ৰাখিছে। বৰাক উপত্যকা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে শিলচৰত এখন জনসভাত অংশ ল'ব। জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই আজি শিলচৰৰ প্ৰস্তাৱিত সভাস্থলী ৰামনগৰ বাইপাছ পৰিদৰ্শন কৰে। তেওঁ এই ভ্ৰমণ সন্দৰ্ভত কাছাৰ জিলা আয়ুক্ত কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত অংশ লয়। বৈঠকত বৰাক উপত্যকা উন্নয়ন মন্ত্ৰী কৌশিক ৰায়ৰ উপৰি কেইবাগৰাকী বিধায়ক আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰস্তুতি সন্দৰ্ভত শ্ৰীহাজৰিকাই এইদৰে কয়।
অহা 14 তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বৰাকভেলীলৈকে আহিব, কেইবাটাও অত্যন্ত গুৰুত্বপূৰ্ণ কামৰ আধাৰশিলা কৰিব। আমি সকলোৱে জানো যে প্ৰাজগামৰ পৰা বৰাপানীলৈকে এটা এক্সপ্ৰেছ হাইৱেৰ নিৰ্মাণৰ কাম ভাৰত চৰকাৰে হাতত লৈছে। প্ৰায় 25,000 কোটি টকাৰে সেই ৰাস্তাটো আৰম্ভ হ'ব আৰু এই ৰাস্তাটো সম্পূৰ্ণ হ'লে আমাৰ শিলচৰৰ পৰা বৰাকভেলীৰ পৰা গুৱাহাটীলৈকে মাত্ৰ 5 ঘণ্টা লাগিব। আৰু ইয়াতে এখন আমাৰ পাথাৰকান্দিত এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আধাৰশিলা হ'ব আৰু এটা এলিভেটেড কৰিডৰৰ আধাৰশিলা হ'ব। মুঠৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ কাম লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বৰাকভেলীৰ প্ৰতি এয়া উপহাৰ।
গোলাঘাট জিলাৰ কমাৰগাঁৱত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চুতীয়া ৰাজ্যৰ অন্তিমগৰাকী ৰাণী সতী সাধনীৰ নামত উৎসৰ্গিত সমন্বয় ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সমন্বয় ক্ষেত্ৰত চুতীয়া ৰাজ্যৰ এটা আৰ্হি নিৰ্মাণ কৰাৰ লগতে বীৰাংগনাগৰাকীৰ 100 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি স্থাপনৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰে। তদুপৰি সমন্বয় ক্ষেত্ৰত চুতীয়া ৰাজ্যৰ ৰাজধানী ভীষ্মকনগৰ, ৰুক্মিণীনগৰ, ইটানগৰ আৰু পদুমপুখুৰী আদিৰ আৰ্হি স্থাপন কৰাৰ লগতে সংগ্ৰহালয়, পুথিভঁৰাল, গোসানীশালকে ধৰি বিভিন্ন প্ৰকল্পও সংযুক্ত কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে। মন্ত্ৰী প্ৰশান্ত ফুকনে আজি ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 150টা নামঘৰ আৰু উপাসনাস্থলীলৈ অসম দৰ্শন আঁচনিৰ অধীনত 1.5 লাখ টকাকৈ চেক বিতৰণ কৰে। জীৱন ফুকন নগৰত থকা স্থানীয় বিধায়ক তথা মন্ত্ৰীগৰাকীৰ বাসগৃহত এই উপলক্ষে আয়োজিত বিশেষ অনুষ্ঠানত চেকসমূহ বিতৰণ কৰা হয়। টিংখাং বিধানসভা সমষ্টিৰ বিধায়ক সেৱা কেন্দ্ৰত আজি মন্ত্ৰী বিমল বৰাই হিতাধিকাৰীসকলৰ মাজত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযানৰ চেক বিতৰণ কৰে। এই অনুষ্ঠানত ডিব্ৰুগড় জিলা উদ্যোগ বাণিজ্য কেন্দ্ৰৰ বিষয়া বিৰোজ প্ৰাণ বসুমতাৰীৰ লগতে কেইবাগৰাকীও বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় চৰকাৰৰ মীন, পশুপালন আদি দপ্তৰৰ মন্ত্ৰী ৰাজীৱ ৰতন সিঙৰ সমাগত অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত আজি যোৰহাট জিলা আয়ুক্ত কাৰ্যালয় কক্ষত এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ কলিয়াপানীত হ'বলগীয়া দুগ্ধ প্ৰসংস্কৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লোৱা হয়। এই বৈঠকত মৰিয়নী সমজিলা আয়ুক্ত, সহকাৰী আয়ুক্ত আৰু অন্যান্য উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰ প্ৰাংগণত আজি টাই আহোম জনগোষ্ঠীয় সংগঠন আৰু বিভিন্ন বংশাৱলীৰ এখন মেজমেল অনুষ্ঠিত হয়। এই মেজমেলত টাই আহোমসকলৰ স্বাৰ্থ সুৰক্ষিত ৰখাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। মেজমেলৰ জৰিয়তে উজনি অসমৰ 37টা বিধানসভা সমষ্টিৰ আহোম জনগোষ্ঠীৰ প্ৰাৰ্থীক প্ৰাধান্য দিয়াৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰতি আহান জনোৱা হয়। দৌল উৎসৱ উপলক্ষে মাজুলী, বটদ্ৰৱা, বৰপেটাকে ধৰি বিভিন্ন সত্ৰ দৌলত অগণন ভক্তৰ সমাগম। কেইবাখনো জিলাত কাইলৈ প্ৰশাসনৰ স্থানীয় বন্ধ ঘোষণা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰাত প্ৰথমখন চৰকাৰী অৰ্কিড উদ্যান মুকলি। ৰাজ্যসভাৰ অসমৰ 2খন আসনৰ বাবে বিজেপিৰ প্ৰাৰ্থী ঘোষণা আৰু প্ৰধানমন্ত্ৰীৰ শিলচৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত কাছাৰ জিলা প্ৰশাসনৰ সৈতে মন্ত্ৰী পীযুষ হাজৰিকাৰ বৈঠক। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।